নমস্কাৰ। এয়া আকাশবাণী গুৱাহাটী, বিয়লি আঞ্চলিক বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমৰ বান পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা ফোনযোগে ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে বিৱৰণ দাঙি ধৰে। বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ৰাজ্যখনক সহায় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সম্ভৱপৰ সকলো সহায় সহযোগিতা আগবঢ়াব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীশ্বাহে মুখ্যমন্ত্ৰীক অৱগত কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন জিলাত বাঢ়নীৰ পানী ক্ৰমাৎ শুকাবলৈ লৈছে যদিও ব্ৰহ্মপুত্ৰ, বৈদিহিং আৰু দিচাং নৈৰ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰত আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত বানৰ ফলত 93 জন লোকৰ মৃত্যু হৈছে। ইপিনে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আজি শিৱসাগৰৰ টেঙাপানীৰ পৰা দিচাংমুখলৈ মথাউৰি পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত 9 কোটি টকাৰ ব্যয়েৰে ৰূপায়ণ হৈ থকা মথাউৰিটোৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শন কালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক শিক্ষামন্ত্ৰী ডঃ ৰমেশ পোখৰিয়ালে সংগ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলাখনৰ উন্নয়নমূলক কাম কাজ পৰ্যালোচনা কৰাৰ লগতে বান পৰিস্থিতিৰো খতিয়ান লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে জিলাখনৰ আহোম পথাৰ গাঁৱত জল জীৱন মিছনৰ অধীনত স্থাপন কৰা পানী যোগান আঁচনি উদ্বোধন কৰে। জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই একযোগে জনোৱা অনুসৰি ব্ৰহ্মপুত্ৰ পানীৰ বাঢ়নী পানীয়ে চিগিনিয়া মাজুলীৰ যুগুনিধৰী মথাউৰিটোৰ 10 অংশ অত্যাধুনিক প্ৰযুক্তিৰে জিঅ' বেগত মাটি ভৰাই সম্পূৰ্ণ কৰা হৈছে। লগতে মথাউৰিটোৰ চিগা অংশৰ 2টা মূৰ 15 দিনৰ ভিতৰত অত্যাধুনিক প্ৰযুক্তিৰে সংযোগ কৰা হৈছে। জলসম্পদ বিভাগৰ অধীনত ৰাজ্যৰ চিগা মথাউৰিৰ মেৰামতিৰ কাম পূৰ্ণগতিত চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যৰ দৰিদ্ৰতাৰ হাৰ 37% পৰা 19% হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত প্ৰকাশ কৰে। দিছপুৰত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন হিতাধিকাৰী আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ সমৰ্থ হৈছে। নীতি আয়োগে কালি প্ৰকাশ কৰা বহনক্ষম উন্নয়নৰ লক্ষ্য সম্বন্ধীয় সূচক বৃদ্ধি পোৱা প্ৰসংগতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। নীতি আয়োগৰ বহনক্ষম উন্নয়নৰ লক্ষ্য সম্বন্ধীয় সূচকত অসমৰ স্কোৰ 71 বৃদ্ধি পোৱাটো ইতিবাচক দিশ বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে নিযুত মাইনা, অৰুণোদয়, নতুন মহাবিদ্যালয় স্থাপন, ছাত্ৰীক স্কুটি বিতৰণ আদি ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিয়ে বহনক্ষম উন্নয়নৰ লক্ষ্য সম্বন্ধীয় সূচক বৃদ্ধি কৰে। ৰাজ্য চৰকাৰে আজি 1,00,000 নিযুক্তি প্ৰদানৰ অংশ হিচাপে 41 গৰাকী প্ৰাৰ্থীক শিক্ষা বিভাগত নিযুক্তি প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰে। লোকসভা ভৱনত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উচ্চ শিক্ষা সঞ্চালকালয়ত 22 গৰাকী, কাৰিকৰী শিক্ষা সঞ্চালকালয়ত 12 গৰাকী আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত 7 গৰাকী যোগ্য প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰে। এই নিযুক্তি প্ৰদানৰ ফলত এই পৰ্যন্ত 97,495 পদত নিযুক্তি সম্পূৰ্ণ হয়। আনহাতে অহা বছৰৰ এপ্ৰিল মাহৰ ভিতৰত বিভাগটোত আৰু 13,000 পদ পূৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বহু ৰাজ্যৰ প্ৰাৰ্থীক চাকৰি দিয়াৰ বাতৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অস্বীকাৰ কৰে। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ 3ৰ্থ আৰু 4ৰ্থ বৰ্গৰ পাঠ্যক্ৰম আৰু প্ৰশ্নৰ আৰ্হি আজি ৰাজ্য চৰকাৰে প্ৰকাশ কৰে। ঘোষণা কৰা বিষয়বস্তু অনুসৰি 4ৰ্থ বৰ্গৰ বাবে লিখিত পৰীক্ষা 2টা শাখাত অনুষ্ঠিত হ'ব। প্ৰথম শাখাত 8ম শ্ৰেণী পৰ্যন্ত আৰু 2য় শাখাত 10ম শ্ৰেণী পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰশ্নকাকত অসমীয়া ভাষাৰ লগতে হিন্দী, বাংলা, ইংৰাজী আৰু বড়ো ভাষাত উপলব্ধ হ'ব। 135 নম্বৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু প্ৰতিটো প্ৰশ্নত 1 নম্বৰ থাকিব। প্ৰতিটো ভুল উত্তৰৰ বাবদ 0.25 নম্বৰ কটা যাব। আনহাতে 3ৰ্থ বৰ্গৰ পৰীক্ষা 3টা শাখাত অনুষ্ঠিত হ'ব। প্ৰথম শাখাৰ স্নাতক পৰ্যায় আৰু 2য় শাখাৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ত অনুষ্ঠিত হ'ব। প্ৰথম শাখাত মুঠ 150টা প্ৰশ্ন থাকিব আৰু মুঠ নম্বৰ হ'ব 175। 2য় শাখাত 150 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব। 3য় শাখাত চালকৰ বাবে অনুষ্ঠিত পৰীক্ষাত মেট্ৰিকত উত্তীৰ্ণ প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। 3য় শাখাটো 150 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব। 3ৰ্থ বৰ্গৰ পৰীক্ষাটো প্ৰতিটো ভুল উত্তৰৰ বাবে 0.25 নম্বৰ কৰ্তন কৰা হ'ব। আমাৰ বিয়লি আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।